বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে কালি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। ভাৰত আৰু মৰিছাছৰ মাজত আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। চৰকাৰে জামা নেটৱৰ্কত ভাৰতবৰ্ষত অনাহাৰে থকা শিশু খণ্ডক প্ৰশাসিত ব্যৱস্থাটো হোৱা বুলি অভিহিত কৰিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা কেৰিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ইণ্ডিয়া ষ্টেকেড চিপছ ফৰ বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু প্ৰায় 1,25,000 কোটি টকা ব্যয় সাপেক্ষ 3টা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ যুৱক যুৱতীকো সম্বোধন কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত গুজৰাটৰ ধোলেৰা বিশেষ বিনিয়োগ অঞ্চলত ছেমি কণ্ডাক্টৰ নিৰ্মাণ সুবিধা আৰু অসম তথা গুজৰাটত বাহিৰৰ পৰা অনা ছেমি কণ্ডাক্টৰৰ যন্ত্ৰাংশৰ সংযোজন সুবিধা আছে। এই প্ৰকল্পসমূহৰ জৰিয়তে ভাৰতবৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুসৰি ছেমি কণ্ডাক্টৰৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু প্ৰযুক্তি উন্নয়নৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলা হ'ব। এই গোটসমূহে অৰ্ধ পৰিবাহী খণ্ডত হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপন প্ৰদান কৰিব আৰু ইলেক্ট্ৰনিকছ তথা দূৰ সংযোগৰ দৰে ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিত সহায় কৰিব। অনুষ্ঠানত ছেমি কণ্ডাক্টৰ খণ্ডৰ বিশিষ্ট উদ্যোগপতি, মহাবিদ্যালয়ৰ ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কালি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ছোৱাত নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা বৰ্তাই ৰখাৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, প্ৰযুক্তি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰোডমেপ 2030ৰ অধীনত হোৱা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ দিশত হোৱা অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে। তেওঁলোকে লগতে উভয় দেশৰ স্বাৰ্থ জড়িত থকা আঞ্চলিক আৰু গোলকীয় বিষয় লৈও মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নায়ব ছৈনিক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ বাবে হাৰিয়ানাৰ মন্ত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কালি ভাৰ্চুৱেল ব্যৱস্থাৰে মধ্যপ্ৰদেশৰ খাজুৰাহৰ পৰা নতুন দিল্লীলৈ বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰা মুকলি কৰে। এইখন হ'ল মধ্যপ্ৰদেশত চলা চতুৰ্থখন বন্দে ভাৰত ৰেলগাড়ী। প্ৰধানমন্ত্ৰীয়ে লগতে ৰামগঞ্জ মণ্ডি ভূপাল নতুন ৰেলপথ প্ৰকল্পৰ অধীনৰ নিশাদপুৰা সন্ত হিৰদাৰাম নগৰ ৰেলৱে অংশৰো উদ্বোধন কৰে। অনুষ্ঠানত শ্ৰীমোদীয়ে 202টা বৈদ্যুতিক ইণ্টাৰলকিং, 57টা এক ষ্টেচন এক সামগ্ৰী বিক্ৰী কেন্দ্ৰ, 66টা সৌৰ প্ৰকল্প আৰু ৰাজ্যখনৰ ৰেলপথৰ দ্বৈতকৰণৰ বাবে 13টা নতুন ৰেলপথো মুকলি কৰে। ইয়াৰ উপৰি অনুষ্ঠানত শ্ৰীমোদীয়ে 4টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। ভাৰত আৰু মৰিছাছৰ মাজত আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। এই আলোচনাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জগনাথ উপস্থিত থাকিব। আলোচনাকালত কেইবাটাও বুজাবুজি চুক্তিৰ আদান প্ৰদান কৰা হ'ব আৰু কেইবাটাও প্ৰকল্পৰ ই উদ্বোধন কৰা হ'ব। ইয়াৰ উপৰি ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মৰিছাছৰ কিছু গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু ধৰ্মীয় স্থান পৰিদৰ্শন কৰিব। চৰকাৰে সকলো ঔষধ সংস্থাকে ঔষধৰ বিপণনৰ বাবে নৈতিক কমিটি গঠন কৰিবলৈ আৰু নিজৰ ৱেবছাইটত ঔষধ বিপণনৰ বাবে উমৈহতীয়া বিধি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে কৈছে যে ঔষধ কোম্পানীসমূহে স্বাস্থ্য সেৱা বৃত্তিৰ সৈতে জড়িত ব্যক্তি অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্যক কোনোধৰণৰ উপহাৰ দিয়া উচিত নহয়। মন্ত্ৰালয়ে কৈছে যে ঔষধ কোম্পানী অথবা তেওঁলোকৰ প্ৰতিনিধিসকলে দেশ বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ দিব নালাগে। ঔষধৰ বিনামূলীয়া নমুনা অকল চিকিৎসককহে দিয়া উচিত বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে ঔষধ কোম্পানীৰ প্ৰতিনিধিসকলে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত নৈতিক আচৰণৰ উচ্চ মান বৰ্তাই ৰখা উচিত বুলি উল্লেখ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে জামা নেটৱৰ্কত ভাৰতবৰ্ষত অনাহাৰে থকা শিশু সন্দৰ্ভত প্ৰকাশিত প্ৰবন্ধটো ভুৱা বাতৰিৰে চাঞ্চল্য সৃষ্টিৰ উদ্দেশ্যে ন্যস্ত স্বাৰ্থজড়িত মহলে চলোৱা উদ্দেশ্য প্ৰণোদিত আৰু দুৰ্ভাগ্যজনক প্ৰয়াস বুলি অভিহিত কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কালি কয় যে ভাৰতবৰ্ষত শিশুৰ পৰিপুষ্টিজনিত স্থিতি সন্দৰ্ভত ইমান ব্যাপক আৰু সাধাৰণীকৰণত উপনীত হ'ব পৰাকৈ অধ্যয়নত কোনো প্ৰাথমিক গৱেষণা চলোৱা হোৱা নাই। মন্ত্ৰালয়ে কৈছে যে লেখকসকলে নিজে তথ্যক লৈ আশংকাৰ কথা স্বীকাৰ কৰিছে আৰু কমেও ন প্ৰকাৰৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰিছে যিয়ে অধ্যয়নটো অনিৰ্ভৰযোগ্য কৰি তুলিছে। ৰাজ্য চৰকাৰ অথবা কোনো ব্যক্তিগত সংস্থাই কোনো শিশু অনাহাৰী থকা তথ্য দিয়া নাই বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কৈছে যে ভাৰতত ছমাহৰ পৰা ছবছৰৰ প্ৰায় 13.7 কোটি শিশুৰ ভিতৰত 8.9 কোটি শিশু অংগনৱাড়ী কেন্দ্ৰত পঞ্জীকৃত হৈ আছে আৰু পোষণ ট্ৰেকাৰ ব্যৱস্থাৰে আধাৰৰ সহায়ত ইয়াৰে 95% শিশুৰ সত্যাসত্য নিৰূপণ কৰা হৈছে। নতুন দিল্লীত কালি 24টা ভাৰতীয় ভাষাক প্ৰতিনিধিত্ব কৰা বিশিষ্ট লেখকসকলক 2023 বৰ্ষৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। ভাৰতীয় সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে লেখকসকলৰ প্ৰতিগৰাকীকে 1 লাখ টকাকৈ নগদ ধন আৰু স্মাৰক আগবঢ়োৱা হয়। অনুষ্ঠানত ওড়িশাৰ প্ৰসিদ্ধ সাহিত্যিক প্ৰতিভা ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ, নিউজ ৰিডাৰ কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহা নিৰিখ 40,000 পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা হিচাপে প্ৰাৰ্থী যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থী আমাৰ ৱেবছাইট newsonair.gov.in/vacancies চাব পাৰে। আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 19 মাৰ্চ ধাৰ্য কৰা হৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক 7 উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 113 ৰাণ সংগ্ৰহ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ এলিছে পেৰীয়ে 6টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংগালোৰ দলে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ পেৰীৰ অপৰাজিত 40 ৰাণৰ সহায়ত 15 অভাৰতে 114 ৰাণৰ লক্ষ্যত উপনীত হয়। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুঠ 8খন খেলৰ ভিতৰত 4খনত জয়লাভ কৰি আৰু 4খনত পৰাজিত হৈ 8 পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকে। দলটোৱে এলিমিনেটৰ খেলত মুম্বাই ইণ্ডিয়ানছ অথবা দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। মুম্বাই ইণ্ডিয়ানছে 8খন খেলৰ পৰা 10 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। অলিম্পিকত পদক বিজেতা পি ভি সিন্ধু ব্ৰিটেইনৰ বাৰ্মিংহামত চলি থকা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম ৰাউণ্ডত সিন্ধুৱে জাৰ্মানীৰ প্ৰতিদ্বন্দ্বী হুনে লিয়াফটাৰৰ বিৰুদ্ধে ৱাক অভাৰ লাভ কৰে। প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ বাবে খেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সময়ত সিন্ধু প্ৰথমটো গেমত 21-10 ফলাফলেৰে আগবাঢ়ি আছিল। প্ৰাক্তন বিশ্ব চেম্পিয়ন সিন্ধু দ্বিতীয় ৰাউণ্ডত শীৰ্ষ বাছনিপ্ৰাপ্ত কোৰিয়াৰ ৱান চে য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতৰ এইচ এছ প্ৰণয়, কিদাম্বি শ্ৰীকান্ত আৰু আকৰ্ষি কাশ্যপে প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছে। পুৰুষৰ ছিংগলছত চীনা টাইপেইৰ শ্বু লি য়াঙে এইচ এছ প্ৰণয়ক পৰাস্ত কৰাৰ বিপৰীতে কিদাম্বি শ্ৰীকান্তক বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ভিক্টৰ এক্সেলছেনে পৰাভূত কৰে। ইপিনে মহিলাৰ ছিংগলছত চীনা টাইপেইৰ পাই ইউ পোৱে ভাৰতৰ আকৰ্ষি কাশ্যপক পৰাস্ত কৰে। মহিলাৰ ডাবলছত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীটো ইণ্ডোনেছিয়াৰ অপ্ৰিয়ানী ৰাহায়ু আৰু চিপি ফাডিয়া চিলভাৰ ৰামাধান্তিৰ যুটীৰ বিৰুদ্ধে পৰাস্ত হয়। পুৰুষৰ ডাবলছত আজি চিৰাগ চেট্টী আৰু সাত্বিক ছাইৰাজ ৰংকী ৰেড্ডী বিশ্বৰ শীৰ্ষস্থানৰ ভাৰতীয় যুটীটোৰ লগতে পুৰুষৰ ছিংগলছত লক্ষ্য সেন আৰু প্ৰিয়াংশু ৰাজাৱতী নিজৰ অভিযান আৰম্ভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3টা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে কালি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। ভাৰত আৰু মৰিছাছৰ মাজত আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। চৰকাৰে জামা নেটৱৰ্কত ভাৰতবৰ্ষত অনাহাৰে থকা শিশু সন্দৰ্ভত প্ৰকাশিত বাতৰিটোক ভুৱা বুলি অভিহিত কৰিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি মনত অংশ কৰি নমস্কাৰ।